এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ শৰ্মা। পঞ্চায়ত নিৰ্বাচনত দ্বিতীয় তথা অন্তিম পৰ্যায়ত কাইলৈ 13খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে। নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। এই পৰ্যায়ৰ বাবে মুঠ 12,130টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই পৰ্যায়ত 91,31,127গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ত মুঠ 29,608গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত জিলা পৰিষদত 495গৰাকী, আঞ্চলিক পঞ্চায়ত 2,388গৰাকী আৰু গাঁও পঞ্চায়ত সদস্যত 26,725গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে 1,289গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাইলৈ দেশৰ বিভিন্ন স্থানত সতৰ্কতামূলক অসামৰিক প্ৰতিৰক্ষা অনুশীলন চলোৱা হ'ব। পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত নৃশংস আক্ৰমণ চলোৱাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক চূড়ান্ত অৱনতি ঘটাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক জৰুৰী পৰিস্থিতিৰ বাবে সাজু থকাৰ নিৰ্দেশ জাৰি কৰিছে। যিকোনো যুদ্ধকালীন পৰিস্থিতিত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত সৰ্বসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাইলৈ ৰাজ্যসমূহক এই সতৰ্কতামূলক অনুশীলন চলাবলৈ গৃহ মন্ত্ৰালয়ে নিৰ্দেশ দিছে। মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহক সাতটা বিষয়ত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। বিমান আক্ৰমণৰ সময়ত ছাইৰেন ব্যৱস্থাৰ সক্ৰিয়কৰণ, সাধাৰণ লোক বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰা, হঠাৎ বিদ্যুৎ কৰ্তন বা ব্লেক আউট হলে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই বিষয়ত সজাগতা কৰা, আপাতকালীন পৰিস্থিতিত দ্ৰুত উদ্ধাৰ আৰু গুৰুত্বপূৰ্ণ কাৰখানা বা ঘাটিত নিৰাপত্তা নিশ্চিতকৰণ আদি বিষয়ত সজাগতা সৃষ্টিৰ বাবে মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহক পৰামৰ্শ দিছে। উল্লেখযোগ্য যে যোৱা 22 এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদী চলোৱা আক্ৰমণৰ পাছতে ভাৰতে কূটনৈতিক কৌশলেৰে পাকিস্তানৰ ওপৰত চাপৰ সৃষ্টি কৰি আহিছে। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 3 দিন ধৰি প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ইখনৰ পাছত সিখন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা 9:30 দেশৰ বিভিন্ন অংশত হ'বলগীয়া মকড্ৰিল অৰ্থাৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলন সন্দৰ্ভত আজি নিশা 9:15 ইংৰাজী ভাষাত প্ৰচাৰিত বিশেষ স্পটলাইন অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেলৰ সময়সূচী ঘোষণা কৰিছে। এই অনুসৰি 23 মে'ত কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব আৰু 29 মে'ত অন্ত পৰিব। পৰিষদৰ তথ্য অনুসৰি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে 54,994গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে আৰু ৰাজ্যৰ মুঠ 110টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। চিৰাং জিলাত আজি BTC প্ৰশাসনৰ সংহত শিশু বিকাশ বিভাগে জিলাখনৰ অংগনবাড়ী কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে 54গৰাকী অংগনবাড়ী কৰ্মী আৰু 124গৰাকী সহায়িকাক নিযুক্তিপত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত BTCৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস, চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু চিৰাঙৰ জিলা আয়ুক্ত যতীন বৰা উপস্থিত থাকে। ৰাজ্যৰ প্ৰতিভাৱান টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্য বিহাৰত চলি থকা 7ম খেলো ইণ্ডিয়া ক্ৰীড়া যুৱ মহোৎসৱত যুৱ ক্ৰীড়া মহোৎসৱৰ ল'ৰাৰ ছিংগলছৰ প্ৰথমখন খেলত সহজ জয়েৰে অভিযান আৰম্ভ কৰিছে। প্ৰিয়ানুজে আজি 18 বছৰ অনুৰ্ধ শাখাৰ লীগ পৰ্যায়ৰ এখন খেলত মণিপুৰৰ ছেগান সিঙক 11-6, 11-8, 11-5 পোনপটীয়া গেমত পৰাস্ত কৰে। অৱশ্যে ৰাজ্যৰ ছোৱালী ভলীবল দলটোৱে প্ৰতিযোগিতাত অভিযান সামৰিছে। ছোৱালী দলটো আজি গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কেৰালাৰ হাতত 3-0 ফলাফলত পৰাজিত হয়। দলটোৱে ইয়াৰ পূৰ্বে ৰাজস্থান আৰু গুজৰাটৰ হাততো পৰাজিত হৈছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক জয়ৰ বাবে 154 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত মুম্বাইয়ে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ৰোড অভাৰব্ৰিজ নিৰ্মাণৰ জৰিয়তে সমগ্ৰ সংমণ্ডলত সুৰক্ষা আৰু যোগাযোগ বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ সংমণ্ডলসমূহত 2024-25 বিত্তীয় বৰ্ষত 11খন ৰোড অভাৰব্ৰিজ নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে। এই ৰোড অভাৰব্ৰিজসমূহে কেৱল ৰেলৱে ক্ৰছিঙত দুৰ্ঘটনাৰ সম্ভাৱনা দূৰ কৰাই নহয় যানজঁটৰ সমস্যাও হ্ৰাস কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।